গীতমালা 133 অধ্যায়। ডায়ুদৰ ৰচিত যাত্ৰাৰ সংগীত। ই কেনে উত্তম আৰু কেনে আনন্দময় হয় যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে। তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাড়িলৈকে নামি আহে। হাৰুণেৰেই দাড়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল। সেয়ে হমুন পৰ্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল, কিয়নো তাত জিহুৱাই তেওঁৰ আশীৰ্বাদৰ ৰায় দিলে, অনন্তকালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।